নমস্কাৰ। যাত্ৰাসমূহ গুৱাহাটী ডিব্ৰুগড়। আজিৰ চাৰিবছৰ বাতৰি পঢ়িছো প্ৰজন্ম চহৰীয়াল। মহান প্ৰসাদ আচাৰ্যই আজি অসমৰ ৰাজ্যপাল হিচাপে শপত গ্ৰহণ কৰে। গুৱাহাটী উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ ন্যায়াধীশ বিজয় বৈষ্ণৱৰ এবাৰ যুক্ত ৰাজ্যপালগৰাকীক তেওঁ তেওঁৰ গোপনীয়তা ৰক্ষাৰ শপতবাক্য পাঠ কৰোৱায়। মহান প্ৰসাদ আচাৰ্যই অসমৰ বাবে মণিপুৰৰ ৰাজ্যপাল হিচাপে অতিৰিক্ত দায়িত্ব দিয়া হৈছে। মহান প্ৰসাদ আচাৰ্যই ছিকিমৰ ৰাজ্যপাল হিচাপে কাৰ্যনিৰ্বাহ কৰি আছে। শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আয়োজিত শপতগ্ৰহণ অনুষ্ঠানত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ পৰিপ্ৰেক্ষিতত ভালেসংখ্যক বিশিষ্ট ব্যক্তি উপস্থিত থাকে। ইফালে গুৱাহাটীস্থিত বাজপেয়ী ভৱনত অসমৰ প্ৰাক্তন লোকসভাসাংসদ ৰমেন ডেকাক ছত্তীশগড়ৰ ৰাজ্যপাল হিচাপে নিযুক্তি দিয়াৰ বাবে সম্বৰ্ধনা জনোৱা হয়। ৰাজ্যিক বিজেপি নেতা কৰ্মীসকলে শ্ৰীডেকাক সম্বৰ্ধনা জনায়। ৰাজ্যপাল গোলাপ চন্দ কটাৰীয়ে আজি অসমৰ পৰা আনুষ্ঠানিকভাৱে বিদায় লয়। বৰঝাৰত থকা লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰত কটাৰীয়ে গৌৰৱ অনাৰীৰে বিদায় জনোৱা হয়। পঞ্জাৱৰ ৰাজ্যপাল হিচাপে নিযুক্তি পোৱা কটাৰীয়ে অসমৰ পূৰ্বে অসমৰ জনসাধাৰণে তেওঁক বহু মৰম দিয়ে বুলি প্ৰকাশ কৰে। লগতে তেওঁ কয় যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ কাৰ্যকালত অসমৰ শান্তি শৃংখলা অটুট আছে। আনহাতে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ পূৰ্ভাগতে ৰাজভৱনলৈ যোৱা ৰাজ্যপাল গোলাপ চন্দ কটাৰীয়ে আৰু তেওঁৰ পত্নী একোখনকৈ গামোচাৰে বিদায় জনায়। মুখ্যমন্ত্ৰী কেবিনেট সতীৰ্থ অশোক সিংঘলে সংবাদীয়ে বিজেপিৰ ৰাজ্যপালগৰাকীয়ে তেওঁৰ কাৰ্যকালত ৰাজ্যখনৰ বাবে আগবঢ়োৱা সেৱাৰ বাবে অসমৰ জনসাধাৰণৰ হৈ মুখ্যমন্ত্ৰীগৰাকীয়ে কৃতজ্ঞতা জনোৱাৰ লগতে নতুন দায়িত্বৰ বাবে শুভেচ্ছা জনায়। বৰগাঁও জিলাত মুখ্যমন্ত্ৰী বসুন্ধৰা ষষ্ঠ স্থানলৈ উন্নীত হোৱাৰ লগতে ৰাজ্যৰ ভিতৰতে অন্যতম সফল জিলা হিচাপে পৰিগণিত হৈছে। জিলাসমূহৰ প্ৰদৰ্শন আৰু পাৰদৰ্শিতাৰ ভিত্তিত মুখ্যমন্ত্ৰী বসুন্ধৰাত থকা শূন্যতা বিভিন্ন বিভাগৰ কামকাজ আৰু সেৱাৰ মূল্যায়নৰ ভিত্তিত জিলাখনে এই স্থান লাভ কৰিছে। গুৱাহাটীত অনুষ্ঠিত হোৱা ৰাজ্যসকলৰ সন্মিলনত এই কথা প্ৰকাশ কৰা হৈছে। পূৰ্বে 30 সংখ্যক স্থানৰ পৰা শীৰ্ষ দৰ্শন জিলাৰ তালিকাত অন্তৰ্ভুক্ত হোৱাত স্বাভাৱিকতে বৰগাঁও জিলাবাসী উৎসন্নিত হৈছে। জিলাসমূহৰ প্ৰদৰ্শন আৰু পাৰদৰ্শিতা নিৰূপণ কৰাৰ লগতে পৰস্পৰৰ মাজত সুস্থ প্ৰতিযোগিতা পৰিৱেশ কৰি দিয়া আৰু ৰাইজৰ বাবে আগবঢ়োৱা সেৱাৰ মান উন্নত কৰিবৰ বাবে মুখ্যমন্ত্ৰী ডেছবৰ্ডত শূন্যতা বিভিন্ন বিভাগৰ সেৱা আৰু কাম কাজৰ উন্নয়ন কৰা হয়। এই শূন্যতা বিভাগৰ ভিতৰত আছে স্বাস্থ্য আৰু পৰিয়াল কল্যাণ, পঞ্চায়ত আৰু গ্ৰামোন্নয়ন, বিদ্যালয় শিক্ষা, কৃষি, ৰাজহ আৰু দুৰ্যোগ ব্যৱস্থাপনা, গৃহ নিৰ্মাণ আৰু নগৰ পৰিকল্পনা, খাদ্য, ৰাজহুৱা বিতৰণ আৰু গ্ৰাহক পৰিক্ৰমা, জনস্বাস্থ্য কাৰিকৰী বিভাগ, পৰিবহন তথা প্ৰযুক্তি, আবকাৰী, বিত্ত, মৰুভূমি সংৰক্ষণ, চিকিৎসা শিক্ষা আৰু গৱেষণা তথা মহিলা আৰু শিশু বিকাশ বিভাগ, চিকিৎসা বিভাগৰ পৰিমাপকৰ কাম কাজৰ উন্নয়নৰ ভিত্তিত দেশপূৰ্ণ জিলাসমূহৰ স্থান নিৰূপণ কৰা হৈছে। ৰাজ্যপাল বৰষুণৰ ফলত গোলাঘাট জিলাৰ অসম নাগালেণ্ডৰ নয়াপানী সীমান্তত বানপানীৰ সৃষ্টি হৈছে। নাগালেণ্ডৰ পৰা নামি অহা পানীয়ে নয়াপানীৰ চাংঘাটি অঞ্চলৰ কেইবাখনো গাঁও প্লাবিত কৰিছে। চাংঘাটি, কল্যাণপুৰ, শান্তিপুৰ, ব্যায়ামপুৰ, দৰংপুৰকে ধৰি কেইবাখনো গাঁও বানত বৈ গৈছে। শতাধিক পৰিয়ালৰ ঘৰৰ পানী বৈ যোৱাৰ লগতে শ বিঘা কৃষিসমূহো বিস্তৰ ক্ষতি আৰম্ভ হৈছে। পাহৰি পানীৰ ফলত চাংঘাটি নাম লথা নিৰ্ভৰ কৰে তৰ্পণপুৰ সংযোগী পথেৰে যাতায়াত ব্যাহত হৈছে। নীতি আয়োগৰ বিশেষ কাৰ্যসূচী সম্পূৰ্ণতা অভিযানৰ অধীনত অসমৰ কেইবাখনো জিলাত কাৰ্যসূচী অব্যাহত আছে। এই উপলক্ষে ৰাজ্যৰ বিভিন্ন জিলাত স্বাস্থ্য আৰু কৃষি বিভাগে বিভিন্ন সজাগতামূলক কাৰ্যসূচী গ্ৰহণ কৰিছে। সম্পূৰ্ণতা অভিযানৰ অধীনত অভিলাষী জিলা আৰু উন্নয়ন খণ্ডসমূহত মহিলা আৰু শিশুৰ স্বাস্থ্য আৰু পৰিপুষ্টিৰ দিশটো উন্নত কৰাৰ বাবে লক্ষ্য লোৱা হৈছে। ইয়াৰ অংশ হিচাপে মূলত প্ৰথম তিনিমাহতে পঞ্চম প্ৰসূতিৰ সংখ্যা বৃদ্ধিৰ পদক্ষেপ লোৱা হৈছে। তদুপৰি সংহত শিশু বিকাশ সেৱাৰ অধীনত প্ৰসূতিৰ পৰিপূৰক খাদ্য যোগান, শিশুৰ মাতৃদুগ্ধ কৰাৰ প্ৰতি সজাগতা সৃষ্টিৰ দ্বাৰা শিশুৰ সম্পূৰ্ণ ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধিৰ লক্ষ্য লোৱা হৈছে। সম্প্ৰতি বান ক্ষতিগ্ৰস্ত অঞ্চলসমূহতো প্ৰসূতি আৰু শিশুৰ স্বাস্থ্য ৰক্ষাৰ বাবে এই অভিযানৰ অধীনত ব্যৱস্থা অব্যাহত আছে। ইপিনে চৰকাৰে 2015 চনতে কৃষকৰ বাবে আৰম্ভ কৰা মূল স্বাস্থ্য কাৰ্ডৰ যোগেদি মাটিৰ নমুনা সংগ্ৰহৰ হাৰ, প্ৰতিপোষ খণ্ডত মধুমেহ আৰু উচ্চ ৰক্তচাপজনিত ৰোগীসকলক চিনাক্তকৰণৰ হাৰ আৰু একোটা উন্নয়ন খণ্ডত থকা আত্মসহায়ক গোটৰ বিপৰীতে পুঁজি লাভ কৰি থকা গোটৰ হাৰ বৃদ্ধিৰ পদক্ষেপ লোৱা হৈছে। একেদৰে বিদ্যুৎ যোগান থকা মাধ্যমিক পৰ্যায়ৰ বিদ্যালয়ৰ হাৰ তথা পাঠ্যক্ৰম আৰম্ভ হোৱা এমাহৰ ভিতৰতে পাঠ্যপুথি বিতৰণৰ হাৰ বৃদ্ধি কৰাৰো লক্ষ্য লোৱা হৈছে। তিনিমাহজোৰা সম্পূৰ্ণতা অনুষ্ঠানৰ অংশ হিচাপে নিৰ্বাচিত জনপ্ৰতিনিধিৰ লগতে জিলা তথা খণ্ড বিষয়াসকলে গ্ৰামসভা নাটক পুষ্টিকৰ আহাৰ লোৱা স্বাস্থ্য শিবিৰ প্ৰদৰ্শনী সজাগতা সভা আৰু সমদান আদি বিভিন্ন কাৰ্যসূচীৰ আয়োজন কৰিছে। বৰগাঁও সম্প্ৰদায় ডিব্ৰুগড়ৰ অনুষ্ঠান কাৰ্যক্ৰম শ্ৰীমন দত্তৰ আজি পুৱা দেহাৱসান ঘটে। মৃত্যুৰ সময়ত তেওঁ বয়স আছিল 55 বছৰ। আকাশবাণী ডিব্ৰুগড় আৰু দূৰদৰ্শন কেন্দ্ৰ ডিব্ৰুগড়ে ব্যক্তিগৰাকীৰ মৃত্যুত গভীৰ দুখ প্ৰকাশ কৰিছে। সন্ধিয়া চাৰিবছৰ বাতৰি অনুমতি শেষ। নমস্কাৰ।